নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাত 31,910 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান কৰে। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্পকে ধৰি বিভিন্ন খণ্ডত স্বাৱলম্বী মহিলা উদ্যমীসকলক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত এই কাৰ্যসূচীত অংশ লয়। ইয়াৰ পাছত তেওঁ দবকাত নৱনিৰ্মিত গীতাশ্ৰম উদ্বোধন কৰাৰ লগতে গোপালজীউ মন্দিৰত পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰীয়ে হোজাইৰ সাগৰবস্তিৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদো মুকলি কৰে। বিশ্ববিদ্যালয়ৰ ছাৰ জগদীশ চন্দ্ৰ বসু চৌহদ মুকলি কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 57,34,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ চৌহদত উপাচাৰ্যৰ কাৰ্যালয়, প্ৰশাসনিক কাৰ্যালয়, ডিজিটেল শ্ৰেণীকোঠা, গৱেষণা আৰু গৱেষক কক্ষ, সন্মিলন কক্ষ, ফেকাল্টি কক্ষ, কম্পিউটাৰ লেবৰেটৰী, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীকোঠা আদি থকাৰ লগতে উদ্যান শস্য আদিৰো ব্যৱস্থা আছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ মহিলা সবলীকৰণ কেন্দ্ৰই অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত নাহৰতলী চাহ বাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কিশোৰ কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাখনত অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ চিকিৎসক ডঃ প্ৰয়াসী কাশ্যপ আৰু গৱেষক কিৰণ ৰাজকুমাৰী সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কিশোৰ কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ বিকাশ আৰু এই ক্ষেত্ৰত ল'ব লগা সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ ভূমিকা সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীয়ে সাৰুৱা বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোত বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ আই চি ইউ বেডৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎসকসহ 7 জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডঃ দেৱজিৎ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই ঘটনা সন্দৰ্ভত হাস্পতালখনৰ শিশু চিকিৎসা বিভাগৰ মুৰববী ডঃ অনুপমা ডেকা, সহযোগী অধ্যাপক ডঃ দীপাংকৰ হাজৰিকাক নিলম্বনৰ লগতে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে ষ্টাফ নাৰ্ছ চন্দনা নাথ, পম্পী দেৱী আৰু আই চি ইউ টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰকো নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে। অনুৰূপ ধৰণে কৰ্তব্যৰ গাফিলতিৰ অভিযোগত স্নাতকোত্তৰ শ্ৰেণীৰ দুগৰাকী শিক্ষাৰ্থী ডঃ ঋষিকেশ ঠাকুৰীয়া আৰু ডঃ পূজাক চিকিৎসা মহাবিদ্যালয়খনৰ পৰা 6 মাহৰ বাবে বহিষ্কাৰ কৰা হৈছে বুলি ডঃ চৌধুৰীয়ে জানিবলৈ দিয়ে। ইপিনে নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডঃ ঐশ্যুত বৈশ্য আৰু অতিৰিক্ত অধীক্ষক ডঃ প্ৰদীপ কুমাৰ দাসলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্য চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে প্ৰেৰণ কৰা এই পত্ৰযোগে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সতৰ্ক হৈ থাকিবলৈ হাস্পতাল কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। তদুপৰি সুৰক্ষা সম্পৰ্কীয় নীতি আৰু কাৰ্যবিধি কঠোৰভাৱে মানি চলিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। ধেমাজিত বন বিভাগৰ এটা দলে আজি এটা অবৈধ কাঠফলা মিলৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। বনাঞ্চলিক বিষয়া ক্ষীৰোদ শইকীয়াৰ নেতৃত্বত বন বিভাগৰ দলটোৱে ডাম্বুক তালাচী চকীৰ সহযোগত ভদিয়াচুক গাঁৱৰ পৰা মিলটো জব্দ কৰে। দলটোৱে এই সন্দৰ্ভত পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিছে। সুধাকণ্ঠত ভূপেন হাজৰিকাৰ জন্মৰ শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 6 ছেপ্টেম্বৰ শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ডঃ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ডঃ দীনেশ বৈশ্য, বিশিষ্ট নিবন্ধকাৰ ডঃ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আজি গুৱাহাটীত এখন কৰ্মশালা অনুষ্ঠিত হয়। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত অনুষ্ঠিত এই কৰ্মশালাত অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।